Ea Akakbani. Batori hoite moi bhastori debi. Etiar pradhan batori homohol. ভাৰতে সন্ত্ৰাস আৰু পাৰমাণৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছায়াত জীয়াই নাথাকে বুলি চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে স্পষ্ট কৰি দিছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। অসমৰ সম্প্ৰতি বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই আজি যুৱ কণ্ঠ বিশেষজ্ঞ আৰু নেতাসকলক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে নগৰীয়া আড্ডা 2025 শীৰ্ষক তিনিদিনীয়া সন্মিলন মুকলি কৰে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কিছু সময় পাছত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে সন্ত্ৰাস আৰু পাৰমাণৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছায়াত জীয়াই নাথাকে বুলি চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে স্পষ্ট কৰি দিছে। তেওঁ কয় যে পাকিস্তানৰ ছায়াযুদ্ধক কোনো কাৰণতে সহ্য কৰা নহ'ব। সাবিত্ৰীবাই ফুলে পুণে বিশ্ববিদ্যালয়ত ভৱিষ্যতৰ যুদ্ধ আৰু যুদ্ধকৌশল সন্দৰ্ভত বক্তৃতা দি শ্ৰীচৌহানে আজি এইদৰে প্ৰকাশ কৰে। সেনাবাহিনীৰ নতুন নীতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে সামৰিক অভিযানৰ সন্ত্ৰাসবাদক পানীৰ দৰে গুৰুত্বপূৰ্ণ সম্পদৰ সৈতে সংযুক্ত কৰিছে। তেওঁ কয় যে পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ক্ষিপ্ৰ আৰু নিখুঁত প্ৰত্যুত্তৰ হিচাপে আৰম্ভ কৰা অপাৰেচন সিন্দুৰৰ জৰিয়তে সীমান্তৰ সিপাৰ আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী শিবিৰসমূহত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। অসমত সম্প্ৰতি বানত 21খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 165টা আশ্ৰয় শিবিৰত 31,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। 157টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্ৰতিক বানত 13জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা 24 ঘণ্টাত হোজাই জিলাত এজন লোকৰ মৃত্যু হয় আৰু ডিব্ৰুগড় আৰু হাইলাকান্দিত দুজন লোক সন্ধানহীন হয়। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ 15,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা দুটা আশ্ৰয় শিবিৰত 464জন লোকে আশ্ৰয় লৈ আছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ডিব্ৰুগড় জিলাৰ উপকণ্ঠ অঞ্চল বগীবিলৰ কেইবাখনো গাঁও প্লাবিত হৈছে। বানে কেইবাশ বিঘা কৃষিভূমি বুৰাই পেলাইছে। এতিয়াও অঞ্চলটোৰ কমেও 27টা পৰিয়ালৰ বাসগৃহ পানীত বুৰ গৈ আছে। বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। বৰাক লংগাইৰ আৰু কুচিয়াৰা নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ ফলত ন ন অঞ্চল প্লাবিত হৈছে। জিলা সদৰত 9টা সাহায্য শিবিৰ মুকলি কৰি সাহায্য সামগ্ৰী বিতৰণ কৰি থকা হৈছে। ছিকিমৰ মাংগন জিলাত আজি এন ডি আৰ এফে হেলিকপ্টাৰেৰে বানত আবদ্ধ 2জন বিদেশী নাগৰিকসহ 34জন লোকক উদ্ধাৰ কৰে। প্ৰবল বৰষুণৰ পাছত হোৱা ভূমিস্খলনত ৰাজ্যখনত 3জন সেনাবাহিনী জোৱানৰ মৃত্যু হোৱাৰ লগতে 6জন লোক সন্ধানহীন হৈ আছে। মিজোৰামৰ আজি চতুৰ্থ দিনাও শিক্ষানুষ্ঠানসমূহ প্ৰতিকূল পৰিস্থিতিৰ বাবে বন্ধ ৰখা হৈছে। ৰাজ্যখনৰ 211টা স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। মেঘালয়ৰ বিভিন্ন স্থানতো বান আৰু ভূমিস্খলনৰ ফলত সমস্যাৰ সৃষ্টি হৈছে। নাগালেণ্ড আৰু মণিপুৰত হোৱা প্ৰবল বৰষুণৰ ফলত ৰাজ্য দুখনক সংযোগ কৰা 2নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এছুৱা ছিগি যোৱাৰ ফলত সেই পথেৰে যান বাহনৰ চলাচল ব্যাহত হৈছে। এই পথছোৱাৰ দুয়োকাষে মালবাহী ট্ৰাককে ধৰি ভালেসংখ্যক যান বাহন কেইবাদিনো ধৰি আবদ্ধ হৈ আছে। মণিপুৰৰ পূব ইম্ফল, সেনাপতি আৰু পশ্চিম ইম্ফল জিলা বানত অধিক ক্ষতিগ্ৰস্ত হৈছে। ত্ৰিপুৰাত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও বিভিন্ন স্থান প্লাবিত হৈ থকাৰ বাবে 66টা আশ্ৰয় শিবিৰত 10,800ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা আৰু গুমটি জিলাৰ বিভিন্ন অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে। নাগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু বান পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বৰষুণৰ আশংকা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী ডঃ আৰ কে জেনামণিয়ে পৰৱৰ্তী দুদিনত অঞ্চলটোত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতি আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা ইয়াৰ প্ৰভাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰে। ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলো ধৰণৰ সাহায্য বানপীড়িতক আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বান পৰিস্থিতিৰ কথা বুজ লোৱা বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়া বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ শোচনীয় বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙৰ সৈতেও টেলিফোনযোগে কথা পাতে। শ্ৰীমোদীয়ে বান, ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰা ৰাজ্যখনৰ সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী টামাঙে ইয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনাই কয়, পৰিস্থিতি চম্ভালিবৰ বাবে ৰাজ্যৰ প্ৰশাসন সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আৰু দুৰ্যোগৰ কবলত পৰা লোকসকলক সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱীয়ে আজি যুৱকণ্ঠ বিশেষজ্ঞ আৰু নেতাসকলক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে নগৰীয়া আড্ডা 2025 শীৰ্ষক তিনিদিনীয়া সন্মিলন মুকলি কৰে। এই উপলক্ষে ভাষণ দি মন্ত্ৰীগৰাকীয়ে চাইকেল চলোৱাটো উত্তম ব্যায়াম বুলি অভিহিত কৰে। তেওঁ কয় যে চাইকেল চলোৱাৰ অভ্যাসে জনসাধাৰণক সুস্থ কৰি ৰখাই নহয় বৰং পৰিৱেশ সুৰক্ষাতো সহায় কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ডঃ ভৈৰৱী যোশীয়ে ৰচনা কৰা চাইক্লিং চিলড্ৰেন এণ্ড চিটিজ আৰু ডঃ ভৈৰৱী যোশী আৰু এ আৰ কোচ পাৰিখে লিখা চাইকেল টু স্কুল নামৰ এখন গ্ৰন্থ উন্মোচন কৰে। অপাৰেচন সিন্দুৰৰ অধীনত অব্যাহত থকা সন্ত্ৰাসবাদ বিৰোধী কাম কাজ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি বিশ্বজুৰি প্ৰচাৰৰ বাবে সম্প্ৰতি ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধি দলৰ বিশ্ব ভ্ৰমণ অব্যাহত আছে। বিশ্বৰ বিভিন্ন দেশলৈ যোৱা 7টা প্ৰতিনিধি দলে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গ, জ্যেষ্ঠ বিষয়া, প্ৰভাৱশালী চিন্তাবিদ, সংবাদ মাধ্যম আৰু প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিছে। আলজেৰিয়া, ছৌদি আৰব, কুৱেইট আৰু বাহৰেইন সফল ভ্ৰমণ সামৰি স্বদেশলৈ ঘূৰি অহা বিদেশী বিজেপি সাংসদ বৈজন পাণ্ডাৰ নেতৃত্বৰ দলটোৱে আজি নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰে। ডঃ জয়শংকৰক সাক্ষাৎ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰতিনিধি দলৰ সদস্য কূটনীতিবিদ হৰ্ষবৰ্ধন শৃংলাই কয় যে দলটোৱে বিদেশ মন্ত্ৰীক তেওঁলোকক মতামত অৱগত কৰিছে। তেওঁ কয় যে ডঃ জয়শংকৰে প্ৰতিনিধি দলটোক অভিনন্দন জনাইছে আৰু দলটোৰ বিদেশ যাত্ৰাৰ সকলো উদ্দেশ্য পূৰণ হৈছে বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 6 জুনত জম্মু কাশ্মীৰৰ চেনাব দলং উদ্বোধন কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ সিঙে কয় যে বিশ্বৰ সৰ্বোচ্চ এই ৰেল দলং নৱভাৰতৰ শক্তি আৰু প্ৰদৰ্শনৰ প্ৰতীক হিচাপে থিয় দিছে। তেওঁ লগতে কয় যে উধমপুৰ, শ্ৰীনগৰ, বাৰামুল্লা ৰেল যোগাযোগ প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা চেনাব ৰেল দলংখন অতি কঠিন প্ৰাকৃতিক প্ৰত্যাহ্বানৰ মাজতো অটল হৈ থাকিব পৰাকৈ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কিছু সময় পাছত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰজত পাটিদাৰ নেতৃত্বাধীন বেংগালুৰু দলটোৱে চণ্ডীগড়ৰ অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত পঞ্জাব কিংছক 8 উইকেটত পৰাস্ত কৰালৈ চাই আজিৰ খেলখনত দলটোৰ সম্ভাৱনা অধিক বুলি কোৱা হৈছে। অৱশ্যে প্ৰথমখন কোৱালিফায়াৰত পৰাজয়ৰ সন্মুখীন হোৱা শ্ৰেয়াছ আয়াৰৰ নেতৃত্বাধীন পঞ্জাব কিংছে আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছক 5 উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। ফাইনেল খেলখনৰ পূৰ্বে আজি 12 ৰহণীয়া সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে অপাৰেচন সিন্দুৰৰ সফলতাৰ কৃতজ্ঞতা স্বৰূপে সশস্ত্ৰ বাহিনীসমূহলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ভাৰতে সন্ত্ৰাসবাদ আৰু পাৰমাণৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছায়াত জীয়াই নাথাকে বুলি চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে স্পষ্ট কৰি দিছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে। কেন্দ্রীয় যুব পরিক্রমা আর ক্রীড়া মন্ত্রী মনসুখ মান্ডভিয়ে আজি যুবকণ্ঠ বিশেষজ্ঞ আর নেতাসকলক ঐক্যবদ্ধ করার উদ্দেশ্যে নগরীয় আড্ডা 2025 শীর্ষক তিনদিনিয়া সম্মেলন মুক্তি করে আর রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরু কিছু সময় পাছত হবলগিয়া আইপিএল ক্রিকেট প্রতিযোগিতার ফাইনেলত পাঞ্জাব কিংসর বিরুদ্ধে অবতীর্ণ হব। আমার এটার বাতর ইমানতেই শেষ হল। আমার পরবর্তী মুখ্য বাতর নিশা 8 বজাত শুনবলে পাব।